এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। দিছপুৰৰ লোকসভা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ক্ষিপ্ৰগতিত মীমাংসাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই বিশেষ আদালতৰ বাবে ন্যায়ালয়ে এজন ন্যায়াধীশ নিযুক্তি দিয়াৰ লগতে নীতি নিয়ম প্ৰস্তুত কৰি বাকী ব্যৱস্থাসমূহ গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সা সুবিধাসমূহ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ বি এন এছ এছ ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে।
মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীনকালীভাৱে অহা 1 এপ্ৰিলৰ পৰা 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে 280 টকাকৈ আৰু বৰাকৰ চাহ শ্ৰমিকে 258 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছমাহৰ পাছত নতুন শ্ৰম আইন বলবৎ হলে চাহ শ্ৰমিকৰ মজুৰি 300 টকাতকৈ অধিক হ'ব। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কাম কৰি থকা 45 বছৰ ঊৰ্ধৰ চাকৰিয়ালৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই লগতে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,256 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক 1খনকৈ স্কুটি প্ৰদানৰ সিদ্ধান্ত লয়। তদুপৰি অহা 10 মাৰ্চত 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। গুৱাহাটীত এই অনুষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়ত আৰু গাঁও অঞ্চলত সভা অনুষ্ঠিত কৰি হিতাধিকাৰীসকলৰ মাজত ধন বিতৰণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিত ভূমিপট্টা বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰচ মেলাত অসমক প্ৰতিনিধিত্ব কৰা ASRLM ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামধেনু আত্মসহায়ক গোটৰ সদস্যসকলে সমগ্ৰ দেশৰ অংশগ্ৰহণকাৰী ৰাজ্যৰ ভিতৰত সামগ্ৰিক খাদ্য শ্ৰেণীৰ শ্ৰেষ্ঠ খাদ্য বিপণীৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সংৰক্ষণ, সুন্দৰ উপস্থাপন আৰু প্ৰদৰ্শন, পৰিষ্কাৰ পৰিচ্ছন্নতা, খাদ্য সুৰক্ষা আৰু উৎকৃষ্টতাৰ স্বীকৃতিস্বৰূপে তেওঁলোকে এই সন্মান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বঁটা লাভ কৰাৰ বাবে ৰামধেনু আত্মসহায়ক গোটৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছে। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু অন্যান্য দিশ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কোৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলে অংশগ্ৰহণ কৰে। নুমলীগড় শোধনাগাৰ লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গাঁথনিগত দক্ষতা বিকাশ পদক্ষেপৰ প্ৰথমটো প্ৰকল্প কালি মাজুলীত সফলতাৰে সমাপ্ত হয়। 2025 চনৰ ছেপ্টেম্বৰৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত এই ছমহীয়া আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যখনৰ 60জনৰো অধিক প্ৰশিক্ষাৰ্থীক গেছ প্লাম্বিঙৰ ব্যৱহাৰিক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰচেষ্টাই প্ৰশিক্ষাৰ্থীসকলক মহানগৰৰ গেছ বিতৰণ খণ্ডত নিয়োজিত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। শিলচৰৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক সঞ্জয় ৰায়ৰ কালি নিশা শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।